এয়া আকাশবাণী গুৱাহাটী পুৱাৰজনী অসমৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 21 ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ'বলগীয়া এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত সকলো দিশ সামৰি কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। নাহৰগটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ লগতে কেইবাটাও বিভাগৰ সংশ্লিষ্ট বিষয়াই অংশগ্ৰহণ কৰা বৈঠকত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰধানমন্ত্ৰীৰ নামৰূপ ভ্ৰমণ কাৰ্যসূচী সফল কৰাৰ বাবে সকলো প্ৰকাৰৰ দিশ আলোচনা কৰি বিভাগসমূহক কেতবোৰ নিৰ্দেশনা প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলো বিভাগকেই তৎপৰতাৰে দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিয়া হয়। ডিব্ৰুগড়ৰ লৰা হাইস্কুল খেলপথাৰত কালিৰে পৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ সপ্তদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা অনুষ্ঠিত হৈছে। মন্ত্ৰী প্ৰশান্ত ফুকনে এই বস্ত্ৰমেলাত দুৱাৰ মুকলি কৰে। শ্ৰীফুকনে নিজৰ ভাষণত কয় যে বহিৰাজ্যৰ পৰা অহা যন্ত্ৰচালিত শালৰ কাপোৰতকৈ স্থানীয় হস্ততাঁত বস্ত্ৰৰ গুৰুত্ব অধিক। মন্ত্ৰীগৰাকীয়ে স্থানীয় শিপিনীসকলক বহিৰাজ্যৰ এনে বস্ত্ৰৰ আমদানিয়ে যাতে বজাৰ ল'ব নোৱাৰে তাৰ বাবে সচেতন হ'বলৈ আহ্বান জনায়।
হেণ্ডলুমৰ যিটো পাৰদৰ্শিতা বা হেণ্ডলুমৰ যিটো প্ৰদৰ্শন, এই গোটেই কথাটো এটা অবৈজ্ঞানিক পদ্ধতিৰে আজি যুগ যুগ ধৰি চলি অহা এটা কথা। আমি ঘৰুৱাকে বই নিজে ব্যৱহাৰ কৰা এটা ব্যৱস্থাৰে আমি আগবাঢ়ি গৈ আছিলোঁ এটা দশক দুটা তিনিটা দশকৰ আগত। কিন্তু লাহে 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 ইয়াৰ চাহিদা আৰু ইয়াৰ পৰিপূৰ্ণতা আৰু এই আৰম্ভ কৰাৰ লগে লগে ইয়াৰ চাহিদাটো বাহিৰৰ প্ৰদেশবিলাকৰটো ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি তেওঁলোকে ৰাখিবলৈ সক্ষম হ'ল।
এই অনুষ্ঠানত সোণোৱাল গছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। 7 ডিচেম্বৰলৈ চলিবলগীয়া এই মেলাত কমেও 50খন বিপণীয়ে অংশ লৈছে। যোৰহাট মাজুলী সংযোগী দলংখন 2028 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কালি ৰাজ্যসভাত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে যোৱা 6 অক্টোবৰত দলংখনৰ নিৰ্মাণৰ দায়িত্ব নতুন নিৰ্মাণকাৰী সংস্থাক অৰ্পণ কৰা হৈছে। ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ কালত অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত শ্ৰীগাডকাৰীয়ে কয় যে 2021 চনৰ 9 জুলাইত আৰম্ভ হোৱা দলংখনৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ 8 জুলাইত সম্পূৰ্ণ হোৱাৰ কথা আছিল, কিন্তু নিৰ্মাণ কাৰ্য প্ৰায় 30% সম্পন্ন হোৱাৰ পাছত পূৰ্বৰ ঠিকাদাৰে কাম বন্ধ কৰি দিয়াৰ বাবে তেওঁলোকক জৰিমনা বিহা হয়। ইয়াৰ পাছতেই যোৱা 29 মাৰ্চত দলঙৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰাৰ বাবে 1,019,17,00,000 টকা অনুমোদন জনোৱা হয়। ধেমাজি জিলা আৰু ছেশ্যন ন্যায়াধীশৰ আদালতে এগৰাকী নাবালিকাক নিৰ্যাতনৰ গোচৰত অভিযুক্ত এজনক কালি 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে। 2021 চনৰ জুলাইত সংঘটিত এই ঘটনাৰ গোচৰত জিলা আৰু ছেশ্যন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে অভিযুক্ত লোকবাহাদুৰ ছেত্ৰীক ভাৰতীয় দণ্ডবিধিৰ 323, 324, 376 ধাৰা আৰু পক্সো আইনৰ 6 নম্বৰ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি শাস্তিৰ ৰায় দিয়ে। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। যোৰহাটবাসী ৰাইজ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগীৰ উপস্থিতিত এই ঐতিহ্যপূৰ্ণ ভৱনটোৰ গৌৰৱপূৰ্ণ শতবৰ্ষ অনুষ্ঠানটো সুকলমে উদযাপিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা, আলোচনা চক্ৰ, স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিক, নৱপ্ৰজন্মৰ প্ৰতিনিধিকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে। সদৌ মটক যুৱ ছাত্ৰ সন্মিলন আৰু মটক স্পৰ্টছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত দিবানৈশ খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত মুখ্য অতিথি হিচাপে মন্ত্ৰী পীযুষ হাজৰিকাই কালি অংশগ্ৰহণ কৰে। মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী অষ্টম বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতা 22 নৱেম্বৰত আৰম্ভ হৈছিল। কালিৰ চূড়ান্ত খেলত তিনিচুকীয়াৰ বাৰেকুৰী আৰ এছ আৰু মণিপুৰৰ ক্লাব ৰেংগাডেৰ মাজত অনুষ্ঠিত হয়। খেলখনত দুয়োটা দলকে বিজয়ী ঘোষণা কৰা হয়। শিক্ষামন্ত্ৰী ডঃ অৰুণ পেগুৱে কালি শ্ৰীভূমি জিলাৰ অসম ত্ৰিপুৰা সীমান্ত এলেকাৰ খাগৰাবজাৰ গাঁও পঞ্চায়তৰ জনজাতীয় বসতিপ্ৰধান দশদেৱা খাচীগাঁও পৰিদৰ্শন কৰি চৰেই ৰানলং জনজাতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰে। কথোপকথন কালত মন্ত্ৰীগৰাকীয়ে বৰ্তমানো বনাঞ্চলত বাস কৰা সম্প্ৰদায় দুটাৰ উদ্বেগ আৰু প্ৰত্যাহ্বানৰ বুজ লয়। আমাৰ এতিয়াৰ বাতৰি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।